এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত আজি দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা বছৰ 7 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। অৱশ্যে এই ৰাজ্যসমূহৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰা হোৱা নাই। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে এই পৰ্যায়ত উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তিশগড়, ৰাজস্থান, তামিলনাডু, পশ্চিমবংগ, গোৱা, কেৰালা, পুডুচেৰী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তথা লাক্ষাদ্বীপত এই প্ৰক্ৰিয়া ৰূপায়ণ কৰা হ'ব। আজিৰে পৰা অহা 3 নৱেম্বৰলৈ ভোটাৰ গণনা প্ৰপত্ৰ ছপা কৰাৰ লগতে বুথ পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। অহা 4 ডিচেম্বৰলৈ এই গণনা প্ৰক্ৰিয়া চলি থাকিব আৰু খচৰা ভোটাৰ তালিকা 9 ডিচেম্বৰত প্ৰকাশ পাব। ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীৰ দ্বিতীয় পৰ্যায়ত অসমকো সামৰি লোৱাৰ কথা আছিল যদিও অৱশেষত অসমক এই পৰ্যায়ত বাদ দিয়া হয়। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত কয় যে অসমত নাগৰিকত্ব আইনৰ নিজা বিধান আছে আৰু ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অৰ্থাৎ NRCৰ কাম সম্পূৰ্ণ হোৱাৰ পথত আগবঢ়াৰ পৰিপ্ৰেক্ষিততে অসমক এইবাৰ ভোটাৰ তালিকাৰ সংশোধনীৰ পৰা বাহিৰত ৰখা হৈছে। অসমৰ বাবে পৰৱৰ্তী সময়ত সুকীয়া নিৰ্দেশ জাৰি কৰা হ'ব বুলি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু দেহৰক্ষী নন্দেশ্বৰ বৰা তথা পৰেশ বৈশ্যক পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ছঠ পূজা উপলক্ষে আজি আদালতৰ কাম কাজ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে কালিয়েই 500জন অভিযুক্তক ভাৰ্চুৱেল মাধ্যমেৰে আদালতত হাজিৰ কৰোৱায়। পাছত আদালতে আটাইকেইজন অভিযুক্তকে পুনৰ 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত পালন কৰা ছঠ পূজাৰ আজি সামৰণি পৰে। পূজা উপলক্ষে কালি ৰাজ্যখনত বাস কৰা হিন্দীভাষী উত্তৰ ভাৰতীয় লোকসকলে বিভিন্ন প্ৰান্তৰ নৈৰ পাৰ ঘাটসমূহত নৈবেদ্য আগবঢ়াই আৰাধনা কৰে। কালি নিশাটো বিভিন্ন সাংস্কৃতিক আৰু আধ্যামিক কাৰ্যসূচীৰ মাজেৰে নৈৰ ঘাটতে থাকি ভক্তসকলে আজি পুৱা উদিত সূৰ্যক প্ৰণাম কৰি পূজা অৰ্চনা আগবঢ়ায়। অসমৰ বিভিন্ন জিলাত এই পূজা অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত কালি বিয়লিৰ পৰা অগণন লোকে ফল মূল পিঠাপনা আদি আগবঢ়াই অষ্টমিত সূৰ্য দেৱতাক আৰাধনা কৰি আজি পুৱা উদিত সূৰ্যক ভক্তসকলে আৰাধনা কৰে। কামৰূপ জিলাৰ আমিনগাঁৱৰ শৰাইঘাট দলঙৰ সমীপতো ব্ৰহ্মপুত্ৰৰ পাৰত আজি বহু লোক সমবেত হৈ এই পূজা সম্পন্ন কৰে। ৰাজ্য চৰকাৰে নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে। চৰকাৰী চাকৰিকে ধৰি ব্যক্তিগত খণ্ড তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়োগৰ সুযোগ সৃষ্টি কৰি তেওঁলোকক সফলতাৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰা হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়াৰ প্ৰকল্পত কালি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। ড০ শৰ্মাই নিযুত মইনা আঁচনিয়ে 2025-2026 বৰ্ষত ৰাজ্যৰ 3,50,000 ছাত্ৰীক উপকৃত কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে এই আঁচনিৰ দ্বিতীয় পৰ্যায়ত 5ম ষাণ্মাসিকৰ ছাত্ৰী তথা পলিটেকনিক আৰু ITI প্ৰতিষ্ঠানৰ ছাত্ৰীসকলকো সামৰি লোৱা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে বাল্য বিবাহ ৰোধ হৈছে বুলি উল্লেখ কৰে। তেওঁ বাল্য বিবাহৰ ঘটনাৰ পৰা ৰাজ্যৰ কন্যাসকলক সম্পূৰ্ণৰূপে মুক্ত কৰাৰ দৃঢ় সংকল্পৰ কথা দোহাৰে। ড০ শৰ্মাই বহু বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও প্ৰকাশ কৰে। মৰিগাঁও জিলাৰ নেলিত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন লোকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোককেইজন ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত, আশিক হুছেইন বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে জাগীৰোডৰ পৰা নগাঁও অভিমুখে গৈ থকা তেওঁলোকৰ গাড়ীখনে পথৰ নাতিত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মাৰে আৰু গাড়ীখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে। দুৰ্ঘটনাত আহত আন 2জন লোকক মৰিগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত কালি ডিব্ৰুগড়ৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। যোৱা 2 অক্টোবৰত জিলা প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছিল যদিও কালি এই দিৱস বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনোৱাৰ লগতে জিলা প্ৰশাসনৰ সকলো বিষয়া কৰ্মচাৰীয়ে শিল্পীগৰাকীৰ মায়াবিনী গীতটো পৰিৱেশন কৰে। বিশিষ্ট অতিথি পেইমঠি গোহাঁয়ে ডিব্ৰুগড় জিলাৰ ইতিহাস সন্দৰ্ভত আলোকপাত কৰে। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে জিলাখনৰ উন্নয়নৰ বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰে। জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে এখন নাট পৰিৱেশন কৰা হয়। অনুষ্ঠানত বিভিন্ন বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত আছিল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।